নমস্কাৰ, এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চাৰে তিনি বছৰীয়া মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ আজি ব্যাপক সালসলনি ঘটাইছে। মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰশান্ত ফুকনক শক্তি, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ অধীনৰ চিকিৎসা সেৱা আৰু গৱেষণা বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰয়ক খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, খনি আৰু খনিজ সম্পদ বিভাগ আৰু নৱগঠিত বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক পশুপালন আৰু পশু চিকিৎসা, মীন আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ লোকনিৰ্মাণ বিভাগৰ দায়িত্ব দিয়া হৈছে। ৰূপেশ গোৱালাক শ্ৰমিক কল্যাণ বিভাগ, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগ আৰু গৃহ বিভাগৰ অধীনৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ কেইবাগৰাকীও মন্ত্ৰীৰ দায়িত্বৰো সালসলনি ঘটাইছে। গৃহ আৰু কৰ্মচাৰী বিভাগৰ দায়িত্ব পূৰ্বৰ দৰেই মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। একেদৰে লোকনিৰ্মাণৰ গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ আৰু লোকনিৰ্মাণৰ পথ শাখাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজে চোৱা চিতা কৰিব। চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজে বহন কৰাৰ লগতে আন মন্ত্ৰীক আবণ্টন নকৰাৰ বিভাগৰ দায়িত্বও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব। সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 19 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প, উন্নীতকৰণ আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুসৰি মুখ্যমন্ত্ৰীয়ে প্ৰায় 15 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত 100খন বিচনাযুক্ত সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়খন উদ্বোধন কৰে। এই চিকিৎসালয়খনত 9টা বহিৰ্বিভাগীয় কক্ষ, 2টা প্ৰসৱ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ, নৱজাতকৰ বিশেষ যতন কক্ষ, জৰুৰীকালীন সেৱা কক্ষৰ লগতে অন্যান্য সুবিধাসমূহ থাকিব। ডঃ শৰ্মাই সৰুপথাৰ ইনডোৰ ষ্টেডিয়াম আৰু এটা সভাগৃহও উদ্বোধন কৰে। 4000 আসনযুক্ত এই গ্ৰাম্য ষ্টেডিয়াম এম জি এনৰেগাৰ বিত্তীয় সাহায্যৰে নিৰ্মাণ কৰা হৈছে। তদুপৰি প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সৰুপথাৰ ছুইমিং পুলৰ আধাৰশিলাও মুখ্যমন্ত্ৰীয়ে স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত নৱপ্ৰজন্মৰ মাজত খেলুৱৈ সুলভ মানসিকতা গঢ়ি তুলিবলৈ এইদৰে কয়।
সভাত উপস্থিত থকা আই মাতৃসকল, আমাৰ পিতৃ মাতৃসকল, সকলোকে মই আহ্বান জনাম যে আমাৰ সৰু পথাৰত সৃষ্টি হোৱা এই ক্ৰীড়াৰ যিটো আন্দোলন, তাত যাতে আমি নিজকে জড়িত কৰোঁ। মই এটা কথা নকওঁ যে প্ৰতিজন যি খেলিবলৈ আহে, প্ৰতিজন খেলুৱৈ লাভলীনা বৰগোহাঁই হ'বগৈ, প্ৰতিজন খেলুৱৈ নয়নমণি শইকীয়া হ'বগৈ, কিন্তু ইয়াৰ মাজতে আমি এটা কথা অনুভৱ কৰিম যে যেতিয়া শৈশৱতে ল'ৰা ছোৱালীক খেলাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি আগ্ৰহ জন্মে, কালচাৰেলে হওক, স্পৰ্টছে হওক, এই দুইটা দিশৰ প্ৰতি যেতিয়া আকৃষ্ট হয়, ল'ৰা ছোৱালীয়ে জীৱনত কেইটামান বহুত ডাঙৰ গুণ খেলৰ জৰিয়তে আয়ত্ত কৰে, যাক সাধাৰণতে আমি খেলা ধূলা নকৰা এই যুৱ সমাজৰ মাজত দেখিবলৈ নাপাওঁ।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গোলাঘাট জিলাৰ সৰুপথাৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশন আৰু সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসম নেপালী সাহিত্য সভাই মুখ্যমন্ত্ৰীক কৰ্মযোগী উপাধি প্ৰদান কৰে। শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰত আয়োজিত এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল, ভূটান আৰু ছিকিমৰ ভালেকেইগৰাকী প্ৰতিনিধিয়ে অংশ লয়। মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত অহা 16-18 জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলাৰ আয়োজন কৰা হৈছে। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজ দৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতি প্ৰাণকেন্দ্ৰ তথা পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এই জোনবিল মেলাত কাৰ্বি আংলং জিলাৰ 80 শতাধিক গাঁৱৰ লগতে মেঘালয়ৰ 20খনৰো অধিক গাঁৱৰ মামা মামীসকলে পাহাৰত উৎপাদিত সামগ্ৰী লৈ পৰম্পৰাগত বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব। জোনবিল মেলাৰ দ্বিতীয় দিনা বহিবলগীয়া গোভা দেওৰজাৰ ৰাজ দৰবাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক উপস্থিত থাকিব। এই ৰাজ দৰবাৰতে 22গৰাকী তিৱা ৰজাক ৰাজ্য চৰকাৰে ৰাজভাট্টা প্ৰদান কৰিব। সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰ সাধাৰণ সভাৰ লাইখুটা আজি শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত স্থাপন কৰা হয়। গায়ন বায়ন, বিহু, সৰ্বধৰ্ম প্ৰাৰ্থনা, মহিলাৰ দিহানামৰ মাজেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই লাইখুটা স্থাপন কৰে। উল্লেখযোগ্য যে অহা 27 আৰু 28 জানুৱাৰীত সংগঠনটোৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক সাধাৰণ সভাখন অনুষ্ঠিত হ'ব। আমাৰ সন্ধিয়া ছয় বজাৰ বাতৰি ইমানেই।